যেতিয়ালৈকে মানুহে গম নাপায় যে এইটো এটা প্ৰচণ্ড ডাঙৰ জেল, এই জেলটো মানে এই বডিটো চা, বডিটোৰ ভিতৰত সোমোৱাৰ পিছত হা তোৰ চব বস্তু লিমিটেড হৈ যায়, বুঝছেন না? সব এই বডিটোর ভিতর সোমার পিছত এটা বন্দিত্ব হয়ে যায়, না ঘুরব পার, না পকিব পার, না উপর জপিয়াব পার, না আকাশত উড়ব পার, তোর সেইখিনি জায়গাতে তো ঘুরি ফুব লাগবে। আর তার উপরে থাকে কি জানে, বেমার আজার আল বাল জগত। রাতেপা হব তো পায়খানা লাগিব, দেড় দৌড় পায়খানালে ভোক লাগিব, তো কোর ঘুরাব আকো খা। এই যে জেলটো যে আছে, এই জেলটোৰ পৰা ওলোৱাটো, মৃত্যুটো হলে এই বডিটোৰ পৰা ওলাব পাৰিবি, কিন্তু ওলালে কি হ'ব? হা, এই যে আশা আকাংক্ষাবিলাকে তত আকৌ সেই পকৰা কৰি ধৰি আকৌ সোমাই দিয়ে, ইয়াতে আকৌ এটা বডিত সোমাই ল, আকৌ এশটা বছৰ থাক। মই এই টাইম এণ্ড ডেটত কেলকুলেট কৰিছোঁ, মই ভাবিছিলোঁ যে 2070 চনৰ আগতে মৰিম, 2040 চন হিচাপ কৰি দেখিছোঁ এতিয়া মোৰ দেখোন 70 বছৰ বয়স হ'ব। হা, 75 বছৰ কিবা বছৰ বয়স ধেমালি নেকি? 75টা বছৰ থকাৰ পিছত আৰু যদি থাকিব লগা হয়, কেতিয়া ওলাওঁ কেতিয়া ওলাওঁ লাগিছে, ইয়াৰ পৰা ওলাব নোৱাৰোঁ। হা, সেইকাৰণে মোৰ নজ চব বস্তু মই আঁতৰ কৰিছোঁ, ঘৰ বাৰীটো গ'লে নিজে নেখেদাকৈ কোনোবাই লৈ গৈছে, ঠিকে আছে, তাৰ আশাটো এৰি দিছোঁ, ল'ৰা ছোৱালী নিছে তাৰ আশাও এৰি দিলোঁ, কেলা মোক নালাগে একো, মই এপাৰ যাব লাগে, এইখনত এইখনত সোমাই মই আৰু আকৌ সোমাব নোৱাৰোঁ, তাতে এতিয়া বাল সোমাব নোৱাৰোঁ, আকৌ কামত যোৱা, হেৰি কৰা, আল কৰা, বাল কৰা, পঢ়া শুনা, এইবিলাক মোৰ দ্বাৰা নহ'ব আৰু। ইহঁতৰ লগত তহঁতৰ লগত মোৰ কি লেনা দেনা বাল, মই ইয়াৰ পৰা যাওঁ, যাব নোৱাৰোঁ খালি কেলা।